বিচাৰকৰ্তাবিলাক আঠ অধ্যায়। ইফ্ৰইম ফৈদৰ লোকসকলে গিদিউনক সুধিলে, আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিডিয়নিয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে। এইদৰে তেওঁলোকে গিদিউনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে। তেওঁলোকক ক'লে, এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবিয়াছৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰইমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়। ঈশ্বৰে আপোনালোকৰ হাতত মিডিয়নীয়াসকলৰ নেতা উৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাৰিলোঁ? গিদিউনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্ৰতি থকা তেওঁলোকৰ খং নাইকিয়া হ'ল। গিদিউনে মিডিয়নৰ দুজন ৰজাক ধৰা, গিদিউন আৰু তেওঁৰ লগত থকা 300 লোকে মিডিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ জৰ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ'ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল। সেয়ে গিদিউনে চুক্কটৰ অধিবাসীসকলক ক'লে, দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক, কিয়নো তেওঁলোক অতিশয় পৰিশ্ৰান্ত হৈ পৰিছে। মই মিডিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুনাৰ পাছে পাছে খেদি আহিছোঁ। তেতিয়া চুক্কটৰ নেতাসকলে ক'লে, আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল। তেতিয়া গিদিউনে ক'লে, যেতিয়া জিহুৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ চিৰি পেলাম। তাৰপাছত গিদিউন তাৰ পৰা পনুৱেললৈ উঠি গ'ল আৰু সেই ঠাই লোকসকলৰ ওচৰতো একেদৰে ক'লে। তাতে চুক্কটৰ লোকসকলে যেনেকৈ কৈছিল তেওঁলোকেও একেই উত্তৰ দিলে। তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক'লে, কুশলে যেতিয়া পুনৰ উলটি আহিম মই এই কোঠ ভাঙি পেলাম। সেই সময়ত জেবহ আৰু চলমুন্না প্ৰায় 15,000 সৈন্য দল লৈ কপুৰত আছিল। পূব দেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল, কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা 120,000 সৈন্য হত হ'ল। পাছত গিদিউনে নুবহ আৰু যজ্ঞেহাৰ চহৰৰ পূবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্ৰুপক্ষৰ চাৱনি পালে। সেই সময়ত শত্ৰুসকল আক্ৰমণৰ বাবে প্ৰস্তুত নাছিল আৰু গিদিউনে গৈ তেওঁলোকক পৰাস্ত কৰিলে। জেবহ আৰু চলমুনা পলাই গ'ল, কিন্তু গিদিউনে মিডিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুনাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্য দলৰ সকলোৱে গিদিউনৰ ভয়ত আতংকিত হ'ল। তাৰপাছত জোৱাছৰ পুত্ৰ গিদিউনে হেৰছৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল। গিদিউনে চুক্কত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামৰ্শ বিচাৰিলে। যুৱকজনে চুক্কটৰ 70 নেতা আৰু জ্যেষ্ঠ লোকৰ নাম ক'লে। গিদিউনে চুক্কটৰ বাকীসকলৰ ওচৰলৈ আহি ক'লে, এইয়া চোৱা জেবহ আৰু চলমুন্না, এওঁলোকৰ বাবে আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুনাক জয় কৰিলে। এইবুলি কৈ তেওঁ চুক্কটৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে। তেওঁ পনুৱেলৰ কোঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে। তাৰপাছত তেওঁ জেবহ আৰু চলমুনাক সুধিলে, তাবুৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিল? তেওঁলোকে উত্তৰ দিলে, আপুনি যেনেকুৱা তেওঁলোকো তেনেকুৱা আছিল। তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্ৰ সদৃশ আছিল। গিদিয়নে ক'লে, সেইসকল মোৰ ভাই আছিল, মোৰ আয়ৰ সন্তান, জীৱন্ত ঈশ্বৰৰ শপত। আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলেহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোহেঁতেন। তাৰ পাছত তেওঁ নিজৰ বৰপুতেক জেঠৰক ক'লে, উঠি ইহঁতক বধ কৰা। কিন্তু সেই কোমলীয়া ল'ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে। সি তেতিয়া অল্প বয়সীয়া ল'ৰা আছিল বাবে ভয় কৰিলে। তেতিয়া জেবহ আৰু চলমুনাই গিদিয়নক ক'লে, আপুনিয়ে উঠি আমাক বধ কৰক, কিয়নো যিজনে মানুহ তাৰ শক্তিও তেনে। তেতিয়া গিদিয়নে উঠি জেবহ আৰু চলমুনাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ হাড়বোৰ খুলি ল'লে। গিদিয়নে এফুট তৈয়াৰ কৰা। পাছত ইজৰাইলৰ লোকসকলে গিদিয়নক ক'লে, আপুনি মিডিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে, এতিয়া আপুনি আপোনাৰ পুত্ৰ নাতি সকলোৰে আমাৰ ওপৰত শাসন কৰক। তেতিয়া গিদিয়নে তেওঁলোকক ক'লে, মই বা মোৰ পুত্ৰই আপোনালোকৰ ওপৰত শাসন নকৰিব, যিহুৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব। গিদিয়নে তেওঁলোকক পুনৰ ক'লে, কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লোটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক, কিয়নো মিডিয়নীয়াসকল আছিল ইছমাইলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোণৰ গহনা পিন্ধা প্ৰচলিত আছিল। তেওঁলোকে উত্তৰ দিলে, আমি আনন্দ মনেৰে আপোনাক সেৱা দিম। তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে। তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোণৰ কাণফুলিবোৰৰ ওজন 1,700 চেকল হ'ল। তাৰ বাহিৰেও চন্দহাৰ, লকেট, মিডিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাড় আছিল। তাৰ পাছত গিদিয়নে সেই সোণবোৰ লৈ এখন এফুট তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্ৰাত ৰাখিলে। ইজৰাইলীয়াসকলে সেই ঠাইত একমাত্ৰ ঈশ্বৰৰ পৰিৱৰ্তে এফুডৰ পূজা কৰি নিজকে বিবিচাৰ কৰিলে। এইয়ে গিদিয়ন আৰু তেওঁ পৰিয়াললৈ এক ফাণ্ডস্বৰূপ হ'ল। এইদৰে মিডিয়নীয়াসকল ইজৰাইলৰ লোকসকলৰ তলতীয়া হৈ থাকিল। তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়নৰ কালত দেশ 40 বছৰলৈকে সুস্থিৰে থাকিল। গিদিয়নৰ মৃত্যু। তাৰ পাছত জোৱাছৰ পুত্ৰ জিৰুবালে নিজৰ ঘৰলৈ গৈ তাত বাস কৰিলে। গিদিয়নৰ বহুতো ভাইজা আছিল আৰু সেয়ে তেওঁ 70 জন পুত্ৰৰ পিতৃ আছিল। ছিখিমত তেওঁ এগৰাকী উপপত্নী আছিল। তেওঁ ঔৰসতো গিদিয়নৰ এটি পুত্ৰ আছিল। গিদিয়নে তেওঁৰ নাম অবিমেলক দিছিল। জোৱাছৰ পুত্ৰ গিদিয়নৰ অতি বৃদ্ধ বয়সত মৃত্যু হ'ল। অবিজিয়াসকলৰ অফ্ৰাত তেওঁৰ পিতৃ জোৱাছৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ'ল। গিদিয়নৰ মৃত্যুৰ পাছতেই ইজৰাইলৰ সন্তানসকল পুনৰাই ঈশ্বৰৰ অবিশ্বাসী হ'ল আৰু তেওঁলোকে বাল দেৱতাবোৰক পূজা অৰ্চনা কৰি নিজক বিবিচাৰী কৰিলে। তেওঁলোকে বাল বৰিতক নিজৰ দেৱতা বুলি মানিলে। তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যিজনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইজৰাইলে তেওঁলোকৰ সেই ঈশ্বৰ জিহুৱাক সন্মান দিবলৈ পাহৰি গ'ল। জিৰুবালে ইজৰাইলত যি সকলো উপকাৰ অধিক গ'ল, তাৰ বিপৰীতে লোকসকলে তেওঁ বংশৰ প্ৰতি কৰা প্ৰতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।